মথি অধ্যায় ১৯। যীশুৱে এইবোৰ কথা কৈ অঁতালত গালিলৰ পৰা প্ৰস্থান কৰি জৰ্দনৰ সিপাৰে যিহুদিয়াৰ সীমালৈ গ'ল, আৰু বহু মানুহৰ দল তেওঁৰ পাছে পাছে গ'লত তেওঁ তাত তেওঁবিলাকক সুস্থ কৰিলে। তেতিয়া ফৰিচীবিলাকে তেওঁৰ ওচৰলৈ আহি পৰীক্ষা কৰি তেওঁক সুধিলে,
যে সেই কাৰণতে তিৰোতাক ত্যাগ কৰিব পায়নে?
তাতে তেওঁ উত্তৰ দি ক'লে,
সৃষ্টিকৰ্তাই যে তেওঁলোকক আদিতে পুৰুষ আৰু স্ত্ৰী কৰি সৃজিলে, আৰু এই হেতুকে মানুহে নিজৰ পিতৃ মাতৃক এৰি নিজৰ তিৰোতাত আসক্ত হৈ দুয়ো এক দেহ হ'ব বুলি ক'লে, এই কথা তোমালোকে পঢ়া নাইনে? তেন্তে তেওঁলোক আৰু দুজন নহয় কিন্তু এক দেহ। এতকে ঈশ্বৰে যাক যোগ কৰি দিলে তাক মানুহে বিয়োগ নকৰক।
তেওঁবিলাকে তেওঁক সুধিলে,
তেনেহলে ত্যাগপত্ৰ দি ত্যাগ কৰিবলৈ মুচিয়ে কিয় আদেশ দিলে?
তেওঁ ক'লে,
তোমালোকৰ কঠিন মনৰ কাৰণে মুচিয়ে তোমালোকক নিজৰ তিৰোতা ত্যাগ কৰিবলৈ অনুমতি দিলে, কিন্তু আদিৰে পৰা তেনে নাছিল। আৰু মই তোমালোকক কওঁ, যিকোনোৱে ব্যভিচাৰত বজে আন কাৰণত নিজৰ তিৰোতাক ত্যাগ কৰি অন্যক বিয়া কৰে, সি ব্যভিচাৰ কৰে, আৰু যিকোনোৱে ত্যক্ত হোৱা সেই তিৰোতাক বিয়া কৰে, সিও ব্যভিচাৰ কৰে।
তেতিয়া শিষ্যবিলাকে তেওঁক ক'লে,
নিজৰ তিৰোতাৰে সৈতে পুৰুষৰ যদি এনে সম্বন্ধ হয় তেন্তে বিয়া নকৰোৱাই ভাল।
তাতে তেওঁলোকক ক'লে,
যিবিলাকক শক্তি দিয়া হৈছে তেওঁবিলাকৰ বাহিৰে আনে এই কথা গ্ৰাহ্য নকৰে, কিয়নো কোনো কোনোৱে মাকৰ গৰ্ভৰ পৰাই নপুংসক হৈ জন্ম পাইছে। কোনোবিলাক মানুহে কৰা নপুংসক আৰু কোনো কোনো স্বৰ্গৰাজ্যৰ নিমিত্তে নিজকে নিজেই কৰা নপুংসক আছে। যিয়ে গ্ৰাহ্য কৰিব পাৰে সেয়ে গ্ৰাহ্য কৰক।
তেতিয়া তেওঁ যেন শিশুবিলাকৰ গাত হাত দি প্ৰাৰ্থনা কৰে, এই নিমিত্তে তেওঁৰ ওচৰলৈ সিহঁতক অনা হৈছিল। তাতে শিষ্যবিলাকে তেওঁবিলাকক দবিয়ালে, কিন্তু যীশুৱে ক'লে,
শিশুবিলাকক মোৰ ওচৰলৈ আহিবলৈ দিয়া, নিষেধ নকৰিবা, কিয়নো স্বৰ্গৰাজ্য এনেকুৱাবিলাকৰহে।
তেতিয়া তেওঁ সিহঁতৰ গাত হাত দি সেই ঠাইৰ পৰা গ'ল। আৰু চোৱা, কোনো এজনে তেওঁৰ ওচৰলৈ আহি সুধিলে,
হে গুৰু, মই অনন্ত জীৱন পাবলৈ কি সৎকৰ্ম কৰিব লাগে?
তাতে তেওঁক ক'লে,
সতৰ বিষয়ে মোক কিয় সুধিছা? সৎ এজনা মাত্ৰ আছে, কিন্তু তুমি যদি সেই জীৱনত সোমাবলৈ ইচ্ছা কৰা তেন্তে আজ্ঞাবোৰ পালন কৰা।
তেওঁক সুধিলে,
কি কি আজ্ঞা?
তাতে যীশুৱে ক'লে,
নৰবধ নকৰিবা, ব্যভিচাৰ নকৰিবা, চুৰ নকৰিবা, মিছা সাক্ষ্য নিদিবা, নিজৰ পিতৃ মাতৃক সন্মান কৰা, আৰু তোমাৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰিবা।
তাতে সেই ডেকাই তেওঁক ক'লে,
মই এই সকলোকে পালন কৰিলো, মোৰ আৰু কি বাকী আছে?
যীশুৱে তেওঁক ক'লে,
তুমি যদি সিদ্ধ হবলৈ ইচ্ছা কৰা তেন্তে তোমাৰ সৰ্বস্ব বেচি দৰিদ্ৰবিলাকক দান কৰা, তেহে স্বৰ্গত তোমাৰ ধন হ'ব, আৰু আহা মোৰ পাছে পাছে চলাহি।
এই কথা শুনি সেই ডেকা দুঃখিত হৈ গুচি গ'ল, কিয়নো তেওঁ বহু ধন সম্পত্তি থকা মানুহ আছিল। তেতিয়া যীশুৱে তেওঁৰ শিষ্যবিলাকক ক'লে,
মই তোমালোকক স্বৰূপকৈ কওঁ, স্বৰ্গৰাজ্যত সোমোৱা ধনী লোকৰ দুঃসাধ্য। পুনৰাই তোমালোকক কওঁ, ধনী লোকে ঈশ্বৰৰ ৰাজ্যত সোমোৱাতকৈ বেজীৰ বিন্ধাই দি উট সৰকি যোৱাই উজু।
এই কথা শুনি শিষ্যবিলাকে অতিশয় বিস্ময় মানি ক'লে,
তেনেহলে কোনে পৰিত্ৰাণ পাব পাৰে?
তাতে যীশুৱে তেওঁলোকলৈ চাই ক'লে,
ই মানুহৰ অসাধ্য, কিন্তু ঈশ্বৰৰ সকলো সাধ্য।
তেতিয়া পিতৰে উত্তৰ দি তেওঁক ক'লে,
চাওক, আমি সকলোকে এৰি আপোনাৰ পাছে পাছে আহিলো, তেনেহলে আমি কি পাম?
তাতে যীশুৱে তেওঁলোকক ক'লে,
মই তোমালোকক স্বৰূপকৈ কওঁ, নতুন সৃষ্টিত যেতিয়া মানুহৰ পুত্ৰ নিজৰ প্ৰভাৱৰ সিংহাসনত বহিব, তেতিয়া মোৰ পাছে পাছে অহা তোমালোকে ১২খন সিংহাসনৰ ওপৰত বহি ইছৰাইলৰ ১২ ফৈদৰ সুদ বিচাৰ কৰিবা। আৰু যিকোনোৱে ঘৰ বা ভাই ভনী বা পিতৃ মাতৃ বা সন্তান বা মাটিকে মোৰ নামৰ নিমিত্তে এৰে, তেওঁ ১০০ গুণকৈ লাভ পাব আৰু অনন্ত জীৱনৰ অধিকাৰী হ'ব, কিন্তু আগ হোৱাবিলাকৰ অনেক পাছ হ'ব। আর পাস হওয়াবিলাক আগ হব।